এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদক সোঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন, গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক মুকলি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি, শত্ৰুপক্ষৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বায়ুসেনা বাহিনী সম্পূৰ্ণৰূপে সাজু বুলি ডিব্ৰুগড়ত এয়াৰ চিফ মাৰ্চেল অমৰপ্ৰীত সিঙৰ মন্তব্য, গুৱাহাটীৰ খাৰখুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত পাঁচজন লোক সন্ধানহীন, আৰু গুৱাহাটীত আজিৰে পৰা ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ঐতিহাসিক অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এই আন্দোলনত অংশ লৈ জীৱন হেৰুওৱা আৰু কাললৈ ঘূনীয়া হোৱা 8 শতাধিক লোকৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰে। তেওঁ লগতে স্মাৰক ক্ষেত্ৰত থকা শ্বহীদ প্ৰণামজ্যোতিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত আত্মবলিদান দিয়া মহান শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম আন্দোলনৰ 860গৰাকী জাতীয় শ্বহীদৰ স্মৃতিত 170 কোটি টকা ব্যয়েৰে 150 বিঘাৰো অধিক ভূমি সামৰি এই স্মাৰক ক্ষেত্ৰ আৰু শ্বহীদ স্তম্ভ সাজি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে অসমৰ অস্তিত্ব সুৰক্ষাৰ অগ্ৰগামী যাত্ৰাৰ সেনানীসকলক স্মৰণ কৰি তেওঁলোকে দেখা সপোন ৰাজ্য চৰকাৰে পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নিজৰ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ বাবে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া লোককে সজাগ সচেতন হবলৈ আহান জনায়। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন সন্দৰ্ভত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
2019 চনৰ 10 ডিচেম্বৰত আমি এই জাতীয় শ্বহীদ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিছিলো। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে। তাৰ পিছত কা আন্দোলন, মাজত কভিডৰ পৰশ, এই সকলোবোৰক অতিক্ৰম কৰি আজি আমি এটা সৰ্বাংগ সুন্দৰ অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত স্মাৰক এটা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিবলৈ পাইছো।
অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ দিয়া ভাষণত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে এই স্মাৰক নিৰ্মাণে শ্বহীদসকলৰ ত্যাগৰ প্ৰতি যথোচিত শ্ৰদ্ধা প্ৰদৰ্শন কৰিছে। অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰি নিজৰ জীৱন পৰ্যন্ত ত্যাগ কৰা শ্বহীদসকলৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে বুলি তেওঁ উল্লেখ কৰে।
সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত ছবছৰীয়া গণ আন্দোলনে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসম চুক্তিৰ যোগেদি। পৰৱৰ্তী সময়ত সেই চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব চৰকাৰসমূহৰ আছিল, কিন্তু কংগ্ৰেছ দলটোৱে চৰকাৰত থাকি কেন্দ্ৰীয় ৰাজ্যত শাসনভাৰ পৰিচালনা কৰাৰ পাছতো তেখেতসকলে কিন্তু অসম চুক্তিক গুৰুত্ব প্ৰদান নকৰিলে। গতিকে এই চুক্তিখন কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি NDA চৰকাৰ আৰু অসমত BJP নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যৌথভাৱে অসম চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হ'ল আৰু প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অসম চুক্তিৰ বিভিন্ন দফাসমূহক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম চৰকাৰো 2016 চনৰ পৰা এতিয়ালৈকে নিৰন্তৰভাৱে এই কামত নিষ্ঠাৰে আত্মনিয়োগ কৰি আহিছে।
এই অনুষ্ঠানত অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে। ৰাজ্যৰ ঠায়ে ঠায়ে অসম আন্দোলনৰ 860গৰাকী শ্বহীদক স্মৰণ কৰি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আজি কলিয়াবৰৰ কুঁৱৰী টোলৰ গান্ধী খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলে আজি অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি দলটোৰ মুখ্য কাৰ্যালয়ত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এই কাৰ্যসূচীত কেইবাগৰাকীও শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙি খেলপথাৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশগ্ৰহণ কৰে। কাছাৰ জিলাতো আজি অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি শ্বহীদ দিৱসৰ কাৰ্যসূচী লোৱা হয়। একেদৰে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কাছাৰী ময়দানত অসম আন্দোলনৰ 860গৰাকী শ্বহীদক স্মৰণ কৰা হয়। ধেমাজি জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত মন্ত্ৰী ডাঃ অনুজ পেকুৰ উপস্থিতিত শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। শ্ৰীভূমি জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ত আজি শ্বহীদ দিৱস পালন কৰা হয়। ইপিনে যোৰহাট জিলাতো আজি অসম আন্দোলনৰ শ্বহীদসকলক সোঁৱৰি শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত মন্ত্ৰী নন্দিতা কাৰ্লোচক, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও অংশগ্ৰহণ কৰে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী খেলপথাৰত অনুষ্ঠিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ডত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহালে মুখ্য অতিথি হিচাপে অংশ লয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া সমজিলাৰ সহযোগত ৰঙিয়া মহাবিদ্যালয় খেলপথাৰত দিনৰ 11 বজাৰ পৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গোৱালপাৰা চহৰৰ পি আৰ চৰকাৰী উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰা হয়। ধুবুৰী আৰু কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগতো শ্বহীদ দিৱস পালন কৰা হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাতো শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটাত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপস্থিতিত সকলোৱে শ্বহীদ প্ৰণামতোমাক কীৰ্তি গাই অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী চৰণ বড়োৱে অংশগ্ৰহণ কৰে। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ কচুবাৰীত থকা মহাপুৰুষ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ প্ৰেক্ষাগৃহত শ্বহীদ দিৱস পালন কৰা হয়। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়ালেও আজি অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে। শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আন্দোলনৰ প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ ইতিহাসত অসম আন্দোলনৰ বিশেষ স্থান আছে। অসম আন্দোলনত অংশগ্ৰহণ কৰাসকলৰ সপোন পূৰ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ দোহাৰে। তেওঁ কয় যে ৰাজ্যখনৰ সৰ্বাত্মক উন্নয়ন তথা সংস্কৃতি শক্তিশালী কৰি তোলাত চৰকাৰে অগ্ৰাধিকাৰ দি আহিছে। ডোনাৰ মন্ত্ৰী সিন্ধিয়াই সামাজিক মাধ্যমযোগে কয় যে শ্বহীদসকলে অসমৰ পৰিচয়, ভাষা আৰু সাংস্কৃতিক গৌৰৱ ৰক্ষা কৰাৰ বাবে দেখুৱাই থৈ যোৱা সাহসিকতা প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। মন্ত্ৰীগৰাকীয়ে লগতে শ্বহীদসকলৰ ত্যাগে অসমৰ জনসাধাৰণক এখন সমৃদ্ধিশালী আৰু সাংস্কৃতিকভাৱে প্ৰাণৱন্ত অসম গঢ়ি তোলাৰ দিশত আগুৱাই লৈ যাব বুলি আশা প্ৰকাশ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত বিজয় দিৱস পালন কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এয়াৰ শ্ব প্ৰদৰ্শন কৰা হয়। এয়াৰ শ্বত সুখই, এণ্টনভ N-32 পৰিবহণ বিমান, চিনুক হেভিলিড হেলিকপ্টাৰ আৰু MiG-17 হেলিকপ্টাৰে উৰণ কৌশল প্ৰদৰ্শন কৰে। অনুষ্ঠানত বায়ুসেনা বাহিনীৰ মুৰববী এয়াৰ চীফ মাৰ্শাল অমৰপ্ৰীত সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভাগ লৈ বায়ুসেনা বাহিনীৰ মুৰববীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰ এতিয়া অব্যাহত আছে আৰু ভাৰতীয় বায়ুসেনা বাহিনী যিকোনো বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু।
Very much prepared for a two-front war because it is not just how prepared is very loose, if I can say. It's not a very objective term, it's a subjective term. So we always prepared based on what we have, what the enemy has, what kind of training they do, what kind of training we do, what tactics they follow, how do they strategize. So it's a, like I have always been saying, it's a cat and mouse game. So we need to keep changing our ways of fighting and keep changing our the objectives that we set for ourselves so that we are able to achieve the objectives that we set. So we are very much prepared. We are aware that this is a looming threat, but nobody wants a war, but if it is thrust on us, we will be able to give a bloody nose to the enemy.
1971 চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ৰ চিনস্বৰূপে বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয়ে আয়োজন কৰা এই দিৱসৰ অনুষ্ঠানত প্ৰাক্তন সৈনিক, স্কুলীয়া শিক্ষাৰ্থী আৰু ভালেসংখ্যক অসামৰিক লোকে অংশগ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ খাৰঘুলি জয়পুৰত আজি বিয়লি 5 লোক সন্ধানহীন হৈছে। NDRFএ লোককেইজনৰ সন্ধানত নাৱেৰে অভিযান অব্যাহত ৰাখিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জয়পুৰত থকা ভক্তিকুটিৰ নামৰ এটা আধ্যামিক প্ৰতিষ্ঠানলৈ যোৱা 9 লোক ব্ৰহ্মপুত্ৰলৈ নামি যোৱাৰ পাছত ইয়াৰে 4 কথমপি প্ৰাণ ৰক্ষা কৰি উঠি আহে যদিও 5 এতিয়ালৈকে সন্ধান পোৱা হোৱা নাই। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিত থকা সোহম এম্পৰিয়াম নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত যোৱা নিশা সংঘটিত অগ্নিকাণ্ড বৰ্তমান নিয়ন্ত্ৰণলৈ অহা বুলি অগ্নি আৰু জৰুৰীকালীন সেৱাৰ উপসঞ্চালক নন্দ সিঙে প্ৰকাশ কৰিছে। ঘটনাস্থলী পৰিদৰ্শন কৰি বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা নিশা 12 বজাৰ পৰা আজি পৰ্যন্ত 12খন অগ্নি নিৰ্বাপক বাহিনীয়ে অট্টালিকাটোৰ দ্বিতীয় আৰু তৃতীয় মহলাত লগা জুই নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈছে। ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান আই আই এম চিয়ে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আজি আৰু কাইলৈ গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ 20 বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এই সন্মিলনৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক অনাতাঁৰ কেন্দ্ৰৰ সৈতে জড়িত ব্যক্তি প্ৰতিষ্ঠান, গণমাধ্যমৰ শিক্ষক, চৰকাৰী প্ৰতিনিধি আৰু বিশেষজ্ঞসকলক একেখন মঞ্চত উপৱিষ্ট কৰোৱা হৈছে। গুৱাহাটীৰ আজাৰাত আজি দিনৰ 10 বজাত আৰম্ভ হোৱা এই সন্মিলনত আই আই এম চিৰ উপাচাৰ্য আৰু সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমতী গৌড়ে সামূহিক অনাতাঁৰ সেৱাৰ বিকাশ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত 550টা সামূহিক অনাতাঁৰ কেন্দ্ৰ আছে। লিংগ সংবেদনশীল বিষয়ত সজাগতা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সামূহিক অনাতাঁৰ কেন্দ্ৰই বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰোৱাই কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ বিভিন্ন দিশৰ সহায়ত সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰতো এই সেৱাই বিশেষ ভূমিকা ল'ব পাৰে বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত আই আই এম চিৰ পঞ্জীয়ক এল মধুনাগে ভাৰতৰ অনাতাঁৰ সেৱাৰ ৰূপান্তৰ সাধনৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰে। একেদৰে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অবৰ সচিব মহেন্দ্ৰ মীনাই সাম্প্ৰতিক সময়ত সামূহিক অনাতাঁৰ সেৱাক সমাজৰ একেবাৰে শেষৰ জনৰ সৈতে যোগাযোগৰ উত্তম মাধ্যম বুলি অভিহিত কৰে। নাগালেণ্ডৰ কিছামাগাঁৱত অনুষ্ঠিত ঐতিহাসিক হৰ্ণবিল মহোৎসৱৰ আজি সামৰণি পৰিব। ইউনিটি প্লাজাত বিয়লি 5 বজাৰ পৰা অনুষ্ঠিত সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পৰ্যটন মন্ত্ৰী পাচাং দৰ্জী সোণা, ভাৰতত থকা মাল্টা গণৰাজ্যৰ উচ্চায়ুক্ত ৰিউবেন গৌচি আৰু আয়াৰলেণ্ডৰ উপ ৰাষ্ট্ৰদূত ৰেমন মুল্লানে অংশগ্ৰহণ কৰে। আজি নিশাৰ ভাগত বছৰৰ শেষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠান আৰু সংগীত কলাৰ প্ৰদৰ্শন কৰা হ'ব। উল্লেখযোগ্য যে যোৱা 1 ডিচেম্বৰৰ পৰা অনুষ্ঠিত এই মহোৎসৱত নাগালেণ্ডৰ সংস্কৃতি, ঐতিহ্য আৰু জীৱন ধাৰণৰ প্ৰতিফলন ঘটাৰ লগতে দেশ বিদেশৰ বিভিন্ন বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে। পৰৱৰ্তী বাতৰি শুনক পূৰ্ণিমাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত ডিব্ৰুগড়ৰ ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়ৰ 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কৰিব। এই আঁচনিৰ দ্বাৰা 3,10,000ৰো অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ লগতে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অৱস্থিত EVM গুদামঘৰত 23 ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। এই পৰীক্ষণ কাৰ্য কামৰূপ জিলাৰ নিৰ্বাচনী বিষয়ৰ অধীনত সম্পন্ন হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনত দৃষ্টিহীন মহিলাৰ T20 ক্ৰিকেট বিশ্বকাপজয়ী ভাৰতীয় দলৰ সদস্যা চিমু দাসক সম্বৰ্ধনা জনায়। খেলুৱৈগৰাকীক অভিনন্দন জনাই ৰাজ্যপালগৰাকীয়ে কয় যে চিমু দাস দেশৰ যুৱ প্ৰজন্মৰ প্ৰকৃত আদৰ্শ আৰু খেলুৱৈগৰাকীৰ যাত্ৰা, আশা, নিষ্ঠা আৰু ক্ৰীড়া উৎকৰ্ষৰ প্ৰতীক। তেওঁ কয় যে চিমু দাসৰ লেখীয়া প্ৰতিভাৱান খেলুৱৈসকলে অসমত ক্ৰীড়া উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা অব্যাহত ৰাখিব আৰু গোলকীয় পৰ্যায়ত দেশৰ মান বৃদ্ধি কৰিব। তেওঁ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 কাছাৰ জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি সন্দৰ্ভত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক শিৱানন্দ ৰয়ৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আশীৰাণী দাসে। অনুষ্ঠানটি আজি দিনৰ 3:05 প্ৰচাৰ কৰা হৈছিল। বজালী জিলাৰ কুৰবাহাত আজি সংঘটিত এটা শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয়। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব বিচাৰোতে মহিলাগৰাকীক এখন বাহনে মহতিয়াই নিয়ে। মৃত মহিলাগৰাকী ভৱানীপুৰৰ সমীপৰ তাপা নিবাসী যমুনা দাস বুলি চিনাক্ত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম আন্দোলনত প্ৰাণাহুতি দিয়া শ্বহীদক সোঁৱৰি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন। গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক মুকলি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসম আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। শত্ৰুপক্ষৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বায়ুসেনা বাহিনী সম্পূৰ্ণৰূপে সাজু বুলি ডিব্ৰুগড়ত এয়াৰ চীফ মাৰ্শাল অমৰপ্ৰীত সিঙৰ মন্তব্য। গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত 5 জন লোক সন্ধানহীন। আৰু গুৱাহাটীত আজিৰে পৰা ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠানৰ উদ্যোগত আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।